Iya, Aka Gemani. বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ দাবীত বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পাছত লোকসভা স্থগিত ৰখা হয়। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ লগতে জনসাধাৰণৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱ নিৰ্মূল কৰাৰ বাবে চৰকাৰে ৰাজহ আৰু বাণিজ্য নীতিকে ধৰি এলানি প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত চৰকাৰে 10,51,00,000 দৰিদ্ৰ পৰিয়ালৰ মহিলালৈ ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আজি ইৰাণৰ নতুন নেতা নিৰ্বাচিত হোৱাৰ বাবে মুস্তাফা খামেনেইক শুভেচ্ছা জনাইছে। আৰু দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ বাবে এলানি নিৰ্দেশনা জাৰি কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনাৰ দাবীত বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পাছত লোকসভা স্থগিত ৰখা হয়। দ্বিতীয়বাৰৰ বাবে স্থগিত হোৱাৰ পাছত সদন দিনৰ 3 বজাত পুনৰ মিলিত হোৱাত সদন পৰিচালনাৰ দায়িত্বত থকা জগদম্বিকা পালে কংগ্ৰেছৰ মহম্মদ জাভেদক সদনৰ নিৰ্ধাৰিত সূচী অনুসৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অপসাৰণৰ প্ৰস্তাৱটো উত্থাপন কৰিবলৈ আহ্বান জনায়। কিন্তু কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টী আৰু আন আন বিৰোধী দলৰ সদস্যসকলে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনাৰ দাবী জনায়। শ্ৰীপালে কয় যে বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ইতিমধ্যে সদনৰ শূন্যকালত পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত বিবৃতি দিছে আৰু সেয়ে এই বিষয়টোৰ সন্দৰ্ভত আলোচনাৰ অনুমতি দিয়া হয়। শ্ৰীপালে প্ৰতিবাদকাৰী সদস্যসকলক নিজৰ আসন গ্ৰহণ কৰিবলৈ বাৰে বাৰে আহ্বান জনায়। কিন্তু বাৰে বাৰে আহ্বান জনোৱাৰ পাছতো বিৰোধীৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত সদন কাইলৈ দিনৰ 11 বজা পৰ্যন্ত স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে লোকসভা প্ৰথমবাৰ স্থগিত হোৱাৰ পাছত দিনৰ 12 বজাত সদন পুনৰ মিলিত হোৱাৰ পাছত ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত নিউজিলেণ্ডক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ভাৰতীয় দলটোক লোকসভাই অভিনন্দন জনায়। ইয়াৰ পাছতেই বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে সদনত পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত বিবৃতি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে আলোচনা আৰু কূটনৈতিক কাৰ্যকলাপৰ দ্বাৰা অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰশমিত কৰিব পৰা যাব। মন্ত্ৰীগৰাকীয়ে সদনত মন্তব্য আগবঢ়োৱাৰ সময়তেই বিৰোধী সদস্যসকলে প্লে কাৰ্ড প্ৰদৰ্শন কৰে। বিৰোধী সদস্যসকলে প্ৰতিবাদ কৰাৰ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে তেওঁ নিজৰ জীৱনকালত এনে দায়িত্বহীন বিৰোধী কেতিয়াও দেখা নাছিল। তেওঁ কয় যে লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে লোৱা প্ৰস্তাৱ সন্দৰ্ভত বিৰোধী দলক জাননী জাৰি কৰা হৈছে আৰু এই বিষয়টো আজি আলোচনাৰ অন্তৰ্ভুক্ত কৰা হৈছিল বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰ এই বিষয়টোক লৈ আলোচনা কৰিবলৈ সাজু আছে। তেওঁ কয় যে বিৰোধী বিবুধিত পৰিছে আৰু সেয়ে তেওঁলোকে আন আন বিষয়ৰ আলোচনাৰ বাবে দাবী জনাইছে। সদন পৰিচালনাৰ দায়িত্বত থকা জগদম্বিকা পালৰ অনুৰোধ সত্ত্বেও বিৰোধীয়ে প্ৰতিবাদ অব্যাহত ৰখাত সদন দিনৰ 3 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত নিম্ন সদন মিলিত হোৱাৰ সময়ত সদ্যপ্ৰয়াত শ্বিলঙৰ সাংসদ তথা ভইচ অব দ্য পিপুল পাৰ্টিৰ নেতা ডঃ ৰিকি এণ্ড্ৰিউ জে ছিকছনৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। সদনে লগতে প্ৰাক্তন সদস্য কুমাৰী সুশীলা ত্ৰিৰিয়া, দেৱী বাগ সিং, পূৰ্ণমাচী ৰাম আৰু কে বি উন্নী কৃষ্ণনৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে। প্ৰয়াত সাংসদসকলৰ আত্মাৰ শান্তি কামনাৰে সকলো সদস্যই কিছু সময় মৌনতা অৱলম্বন কৰে। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ লগতে জনসাধাৰণৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱ নিৰ্মূল কৰাৰ বাবে চৰকাৰে ৰাজহ আৰু বাণিজ্য নীতিকে ধৰি এলানি প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভাত আজি এটা লিখিত প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে বিশ্বব্যাপী খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বাবে মুদ্ৰাস্ফীতিৰ ওপৰত পৰা মধ্যকালীন প্ৰভাৱ বিনিময় হাৰৰ পৰিৱৰ্তন, গোলকীয় চাহিদা আৰু যোগান পৰিস্থিতি মুদ্ৰাস্ফীতি পৰিৱৰ্তনকে ধৰি বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰশীল। তেওঁ কয় যে যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা পশ্চিম এছিয়াত ভূ ৰাজনৈতিক সংঘাত আৰম্ভ হোৱাৰ আগলৈকে যোৱা এবছৰ ধৰি বিশ্ব বজাৰত খাৰুৱা তেলৰ লগতে ভাৰতৰ তেলৰ মূল্য নিম্নগামী হৈ আছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতিৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি তেওঁ কয় যে যদি খাৰুৱা তেলৰ মূল্য আনুমানিক ভিত্তি মূল্যতকৈ 10% অধিক হয় আৰু ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ ঘৰুৱা মূল্যৰ ওপৰত পৰে তেন্তে মুদ্ৰাস্ফীতিৰ হাৰ 30 ভিত্তি পইণ্ট পৰ্যন্ত বৃদ্ধি পাব পাৰে। কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে যে দেশত প্ৰায় 1,900 মিলিয়ন মেট্ৰিক টনৰো অধিক খাৰুৱা তেলৰ ভাণ্ডাৰ আৰু 1,800 বিলিয়ন কিউবিক মিটাৰো অধিক প্ৰাকৃতিক গেছ ভাণ্ডাৰ আছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যমন্ত্ৰী সুৰেশ গোপীয়ে কয় যে ইয়াৰ 423.1 মিলিয়ন মেট্ৰিক টন খাৰুৱা তেল আৰু 595.4 বিলিয়ন কিউবিক মিটাৰ প্ৰাকৃতিক গেছ মজুত আছে। ভূ ৰাজনৈতিক অনিশ্চয়তাৰ মাজত বাধাহীনভাৱে শক্তিৰ যোগান অব্যাহত ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
অৰুণোদয় 3.0 মহিলা সবলীকৰণ আৰু আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা এই আঁচনিৰ অধীনত প্ৰায় 40 লাখ হিতাধিকাৰীৰ প্ৰত্যেককে প্ৰদান কৰা হ'ব মুঠ 9,000 টকাকৈ আৰ্থিক সাহাৰ্য। অহা 10 মাৰ্চৰ পুৱা 10:30 বজাত গাঁও পঞ্চায়ত, পৌৰসভাৰ ৱাৰ্ড, VCDC, VDC, MAC আদি পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত এই কাৰ্যসূচী সম্পন্ন কৰা হ'ব। নিজ নিজ এলেকাৰ সভাত উপস্থিত থাকক হিতাধিকাৰীসকল, আনন্দৰে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু।
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত চৰকাৰে 10,51,00,000 দৰিদ্ৰ পৰিয়ালৰ মহিলালৈ ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছে। দেশৰ মহিলাসকলক বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্ৰদানৰ বাবে 2016 চনৰ মেত এই আঁচনি আৰম্ভ কৰা হৈছিল। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যমন্ত্ৰী সুৰেশ গোপীয়ে আজি ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এইদৰে কয়। তেওঁ কয় যে এই আঁচনিৰ ফলত কাঠ, শস্যৰ অৱশিষ্ট আদি পৰি ৰন্ধন কাৰ্য সম্পাদন কৰা পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তন হয়। শ্ৰীগোপীয়ে কয় যে স্বচ্ছ ইন্ধন ব্যৱহাৰৰ ফলত ঘৰৰ ভিতৰত বায়ুৰ প্ৰদূষণ কম হোৱাৰ লগতে জুই জ্বলোৱাৰ ফলত বিশেষভাৱে মহিলা আৰু শিশুৰ মাজত দেখা দিয়া শ্বাস প্ৰশ্বাসজনিত সমস্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আজি ইৰাণৰ নতুন নেতা নিৰ্বাচিত হোৱাৰ বাবে মুজতাবা খামেনেইক শুভেচ্ছা জনাইছে। ইৰাণৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ মাজত অব্যাহত থকা সংঘাতৰ মাজত শ্ৰীপুটিনে ইৰাণৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। ইফালে মুজতাবা খামেনেইৰ নিযুক্তিত হোৱাইট হাউছে তাৎক্ষণিকভাৱে কোনো সঁহাৰি জনোৱা নাই যদিও ইজৰাইলে ইৰাণৰ নতুন সৰ্বোচ্চ নেতাগৰাকীক আক্ৰমণ কৰা হ'ব বুলি সকীয়াই দিছে। ইৰাণৰ প্ৰশাসনিক সমিতিয়ে 56 বছৰীয়া মুজতাবা খামেনেইক অলপতে নিহত হোৱা দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ হিতাধিকাৰী হিচাপে কালি ঘোষণা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণত আয়াতুল্লাহ আলী খামেনেই নিহত হোৱাৰ 9 দিন পাছত এই ঘোষণা কৰা হয়। তেহৰাণত থকা ভাৰতীয় দূতাবাসে দেশখনত থকা ভাৰতীয় নাগৰিকসকলক দূতাবাসৰ প্ৰয়োজনীয়তা সহযোগিতা তথা অনুমতি অবিহনে ইৰাণৰ ভূ সীমান্তইদি আন দেশলৈ নাযাবলৈ আহ্বান জনাইছে। দূতাবাসে জাৰি কৰা বিজ্ঞপ্তি অনুসৰি যদি কোনো ব্যক্তিয়ে ইৰাণৰ ভূভাগৰ পৰা আন দেশত প্ৰৱেশ কৰে তেতিয়া তেনে ব্যক্তিৰ সবিশেষ দূতাবাসৰ পৰা জানিব পৰা নহ'ব। দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ বাবে এলানি নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত কোৱা হৈছে যে পশ্চিম অভিমুখী বিমানসমূহৰ সময়সূচী সালসলনি হ'ব পাৰে বা যাত্ৰাৰ বিলম্ব ঘটিব পাৰে। দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকলক বিমানকোঠলৈ যোৱাৰ পূৰ্বে নিজ নিজ বিমান সংস্থাৰ সৈতে যোগাযোগ কৰি শেহতীয়া তথ্যসমূহ সংগ্ৰহ কৰি ল'বলৈ পৰামৰ্শ দিছে। ইয়াৰ লগতে বিমান উৰণৰ প্ৰকৃত সময় জানিবলৈ বিমানবন্দৰ চৰকাৰে ৱেবছাইট চাবলৈ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে আন আন দেশৰ সকলো বিমান নিৰ্ধাৰিত সূচী অনুসৰি চলি আছে বুলি কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে। ইপিনে ইণ্ডিগ' বিমান সেৱাই সাম্প্ৰতিক পৰিস্থিতিৰ বাবে তেওঁলোকৰ কিছুমান বিমানে দীঘলীয়া পথ ল'ব লগা হ'ব পাৰে অথবা পথ সলনি কৰিবলগীয়া হ'ব পাৰে বুলি জানিবলৈ দিছে। বিমান সংস্থাটোৱে প্ৰকাশ কৰা মতে হঠাৎ জাৰি কৰা নিষেধাজ্ঞাৰ বাবে দিল্লীৰ পৰা মানচেষ্টাৰ অভিমুখী সংস্থাটোৰ এখন বিমান আকাশমাৰ্গৰ পৰা পুনৰ দিল্লীলৈ ঘূৰি আহিবলগীয়া হয়। এই বিমানখনৰ যাত্ৰা পুনৰ সুচাৰুৰূপে আৰম্ভ কৰাৰ বাবে বিকল্প পথৰ সন্ধানত সংস্থাটোৱে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যসভাত আজি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ কাম কাজ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনা আৰম্ভ কৰি বিজেপিৰ ঘনশ্যাম তিৱাৰীয়ে কয় যে অতীজৰে পৰাই প্ৰকৃতি আৰু পৰিৱেশৰ সৈতে ভাৰতীয় সংস্কৃতি সংপৃক্ত হৈ আছে। বনাঞ্চল বৃদ্ধিকে ধৰি পৰিৱেশ সংৰক্ষণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাবোৰক তেওঁ ভূয়সী প্ৰশংসা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনাৰ দাবীত বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পাছত লোকসভা স্থগিত ৰখা হয়। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ লগতে জনসাধাৰণৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱ নিৰ্মূল কৰাৰ বাবে চৰকাৰে ৰাজহ আৰু বাণিজ্য নীতিকে ধৰি এলানি প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত চৰকাৰে 10,51,00,000 দৰিদ্ৰ পৰিয়ালৰ মহিলালৈ ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আজি ইৰাণৰ নতুন নেতা নিৰ্বাচিত হোৱাৰ বাবে মুজতাবা খামেনেইক শুভেচ্ছা জনাইছে। আৰু দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ বাবে এলানি নিৰ্দেশনা জাৰি কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।